নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে কালি নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহকণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা 2:00 কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই পিছত আদালতে অভিযুক্ত শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 জন সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হবলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিতৰ্কিত শ্যামকান্ত মহন্তই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বুলি তথ্য পোহৰলৈ আহিছে। জনতাৰ শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছতে শ্যামকান্ত মহন্তই যোৱা 30 ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত এখন ফৌজদাৰী লেখ আবেদন দাখিল কৰে। এই আবেদন দাখিল কৰাৰ পিছতে দিল্লীৰ বিমান বন্দৰত অসম আৰক্ষীয়ে অভিযুক্ত মহন্তক গ্ৰেপ্তাৰ কৰে। আত্মপক্ষ সমৰ্থন কৰি আৰু জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা ব্যক্ত কৰি মহন্তই এই আবেদন দাখিল কৰিছিল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যত 54খন এজাহাৰ দাখিল হৈছে বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। অভিযুক্ত মহন্তই এজাহাৰসমূহ একগোট কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা বা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জৰিয়তে তদন্ত কৰিবলৈ আবেদনত উল্লেখ কৰিছিল। ঘটনা সন্দৰ্ভত চি আই ডি অথবা বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নহ'ব বুলি মহন্তই আবেদনযোগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তেওঁক মিছাকৈ নাম সাঙুৰা বুলি আবেদনত উল্লেখ কৰে। শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে এইদৰে কয়।
এই আবেদনখন আৰ্টিকেল 32 কনষ্টিটিউচন অফ ইণ্ডিয়াৰ আণ্ডাৰত ফাইল কৰা হৈছে সুপ্ৰিম কোৰ্টত। বেচিকেলি আপুনি কি হয়, সুপ্ৰিম কোৰ্টত যদি আপুনি দেখুৱাব পাৰে যে আপোনাৰ মৌলিক অধিকাৰ ভংগ হৈছে, বাট দেৰ ইজ এ ভায়লেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ অৰ ফৰ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ, আপুনি সুপ্ৰিম কোৰ্টলৈ ডাইৰেক্টলি যাওক। কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি আপুনি ভায়লেট কৰা হয় তেতিয়াহ'লে আপুনি হাইকোৰ্টলৈও আহিব পাৰে। কিন্তু এই আবেদনখন সুপ্ৰিম কোৰ্টত কিয় কৰিলে তাতে যথেষ্ট জাষ্টিফিকেশ্যন এই আবেদনখনত দিয়া হৈছে।
ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে 15খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ইয়াৰ বাবে 692 কোটি টকাৰ অনুমোদন দিছে। গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ কেইবাখনো ঠাইত আজি এই উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আগিয়া কলিতাপাৰাবাসীয়ে আজি ৰোহিত চন্দ্ৰ দাস আৰু সুচিত্ৰা বালা দাস সোঁৱৰণী প্ৰেক্ষাগৃহত শিল্পীগৰাকীৰ জন্মদিন পালন কৰে। এই উপলক্ষে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আদি কৰা হয়। অনুষ্ঠানত গোৱালপৰীয়া লোকগীতো পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ কণ্ঠত মাটিৰ গোন্ধ পোৱা যায় বুলি মন্তব্য কৰে। তেওঁ কয় যে শিল্পীগৰাকীয়ে লোকগীতৰ মাধ্যমেৰে জনবিশ্বাস আৰু অনুভূতি প্ৰকাশ কৰি যুগমীয়া গীত উপহাৰ দি থৈ গৈছে। হস্তীৰ কন্যা হিচাপে খ্যাত শিল্পীগৰাকীৰ উপজা দিনত মুখ্যমন্ত্ৰীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰৰ এছ এছ ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত 1 লোকৰ মৃত্যু হোৱাৰ লগতে 4 লোক আহত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে হাতিঙিমাৰী ছুপাৰ মাৰ্কেটত কালি সন্ধিয়া সংঘটিত এটা অগ্নিকাণ্ডৰ ফলত 20 লাখৰো অধিক টকাৰ সা সম্পত্তি ধবংস হয়। শ্বৰ্ট চাৰ্কিটৰ পাছতেই অগ্নিকাণ্ডটো সংঘটিত হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাওতা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ প্ৰকল্পৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছে। চাহ মিঠাইৰ নামত ৰোগীৰ পৰা কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক কৰ্মচাৰীয়ে যাতে এটকাও নলয় তাৰ বাবে তেওঁ সকীয়াই দিয়ে। এতিয়াৰ বাতৰি ইমানেই।